নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটো প্ৰয়োজন। তেওঁ লগতে শিক্ষাৰ্থীসকলক চাপমুক্ত হৈ থকাৰ বাবেও বিভিন্ন পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত নিউ গুৱাহাটী ৰেলৱে কলনী হাইস্কুল, নিউ গুৱাহাটী আদৰ্শ হাইস্কুল, নুনমাটি হাইস্কুল, লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়, কোকৰাঝাৰৰ মাজালীপাৰা এম ভি স্কুল, গোৱালপাৰাৰ নটসূৰ্য ফণি শৰ্মা ভৱন, তামোলপুৰ মহাবিদ্যালয় আদিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাত এই অনুষ্ঠান পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱকে ভাগ লয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি তামোলপুৰ মহাবিদ্যালয়ত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ধ্যান কৰি অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক লিখন, পঢ়ন, শ্ৰৱণ আৰু কথন এই চাৰিটা বিষয়ত দক্ষতা অৰ্জন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত তামোলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিধায়ক জলেন দৈমাৰীৰ উপৰিও মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰি আহিছে। এইবাৰৰ কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 37 গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে। দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই চীন দেশে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান সম্পৰ্কত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আজি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদ শইকীয়াই এই বান্ধ নিৰ্মাণ হলে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰে আৰু ভাৰত চৰকাৰক কূটনৈতিকভাৱে চীন দেশৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়। গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া কাৰ্যসূচীৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিংগাপুৰলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্বত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডীপ টেকনলজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা সুবিধাৰ বিভিন্ন দিশত আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে বহুকেইখন পৃথক বৈঠকতো মিলিত হ'ব। তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় পৰিসৰত পশু খাদ্য প্ৰস্তুতকৰণৰ বিষয়ে মিনাৰেল মিক্সাৰ মজলীয়া উদ্যোগ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে গোপালকসকলে বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে। বিটিআৰ শান্তি চুক্তিৰ 23 সংখ্যক বাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰত এলানি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। সেই অনুসৰি আজি বিটিচি সচিবালয়ত বিটিচিৰ প্ৰাক্তন মুৰববী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতা আৰু সদস্যসকলে বড়ো আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। তেওঁলোকে লগতে দেৱাৰগাঁৱত থকা বিটিআৰৰ শান্তিৰ বাবে জীৱন উচৰ্গা কৰা শ্বহীদসকলৰ বেদীত শ্ৰদ্ধাঞ্জলি জনায়। গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্যপাহাৰত কাইলৈৰ পৰা 9 দিনীয়াকৈ বিষ্ণুযজ্ঞ আৰু মেলাৰ আয়োজন কৰা হৈছে। বিশ্বশান্তিৰ কামনাৰে মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত এই যজ্ঞ আৰু মেলাৰ 19 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।